নমস্কাৰ, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছো বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেৰে। আপোনাৰ ভালনে বাৰু? আশা কৰোঁ আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে বাৰু? এতিয়া চাগে আপুনি ভাবিছে এতিয়া চিঠি লিখাৰ কথা ক'ব আৰু। সদায় সদায় চিঠি লিখাৰ কথাকে কৈ থাকে, এৰা নোকোৱাকৈ যে থাকিব নোৱাৰোঁ, কাৰণ আপোনালোকৰ পৰা চিঠি পত্ৰ পালেহে আমি গম পাওঁ যে আমাৰ এই পৰিশ্ৰম অথলে যোৱা নাই, অন্ততঃ কোনোবাই শুনিছে। এই অনুষ্ঠান শুনি আপোনাৰ উপকাৰ হোৱা বুলি গম পালে আমি অতি আনন্দ পাম, দুগুণ উৎসাহেৰে আমাৰ কাম কৰি যোৱাৰ প্ৰেৰণা পাম। গতিকে অনুগ্ৰহ কৰি আমাৰ ঠিকনাটো লিখি লওক।
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আমালৈ অন্ততঃ দুখাৰী হলেও চিঠি এখন লিখি জনাওক এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে। অৱশ্যে আপোনাৰ ঠিকনাটো লিখি পঠিয়াবলৈ নাপাহৰে যেন। আহকচোন আমাৰ আজিৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু, তোমাৰ গৌৰৱ মহিমা পৰাক্ৰমৰ তুলনা নাই। তুমি সৰ্বব্যাপী, সৰ্বজ্ঞানী, সৰ্বশক্তিমান ঈশ্বৰ। তোমাৰ প্ৰেম আৰু অনুগ্ৰহতেই আমি ভৰসা কৰি তোমাৰ কাষ চাপিছোঁ। তোমাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ কাৰণ তুমি তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা, যাতে তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ পাব পাৰোঁ, অনন্ত জীৱন লাভ কৰিব পাৰোঁ। এতিয়া প্ৰভু, আমি বিশেষভাৱে প্ৰাৰ্থনা কৰিছোঁ, তুমি আমাক সহায় কৰা যাতে তোমাৰ বাক্যৰ নিগূঢ় তত্ত্ব আমি বুজি পাব পাৰোঁ। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ আগত তুমি নিজকে প্ৰকাশ কৰা, তেওঁলোকক তোমাৰ মাত শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ হকে ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠা মৃত্যুঞ্জয়ী প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ, আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, তেন্তে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছোঁ। আমি যোৱা অনুষ্ঠানত এই জখৰীয়া পুস্তকৰ 8 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি 8 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন উলিয়াই লৈছেনে বাৰু? ঈশ্বৰে ইছৰাইল জাতিক বিশেষভাৱে বাছি লৈছিল, কিন্তু তেওঁলোক অবাধ্য হোৱা বাবে শাস্তিস্বৰূপে শত্ৰুৰ হাতত তেওঁলোকক বন্দী হ'বলৈ এৰি দিছিল। শত্ৰুবোৰে তেওঁলোকক যুদ্ধত পৰাস্ত কৰি বন্দী কৰি বাবিললৈ লৈ গৈছিল, কিন্তু 70 বছৰ কাল বাবিল দেশত বন্দী হৈ থকাৰ পাছত ইছৰাইলীয় লোকবিলাকক আকৌ নিজৰ দেশলৈ উভতি আহিবৰ সুবিধা দিয়া হৈছিল আৰু তেওঁলোকে ইছৰাইল দেশলৈ উভতিব পাৰিছিল। অৱশ্যে আটাইবোৰ নহয়, প্ৰায় 60,000 মান লোকহে উভতি আহিছিল। লোকসমূহ উভতি অহাৰ পাছত আকৌ জিৰচালেমৰ মন্দিৰ নিৰ্মাণ কৰিব ধৰিছিল। সেই সময়তে জখৰীয়া ভাৱবাদীৰ যোগেদি ঈশ্বৰৰ বাক্য আহিছিল। সেই সময়তে কেইজনমান ইছৰাইলীয় লোক আহি এই প্ৰশ্ন কৰিছিল, আগতে পালন কৰি অহা ৰীতি নীতিবিলাক তেওঁলোকে তেতিয়াও পালন কৰি থকা উচিত হ'বনে নহয় সেই কথা। তাৰ উত্তৰস্বৰূপে ঈশ্বৰে জনাইছিল যে আচলতে মানুহৰ অন্তৰৰ অৱস্থাটোহে আচল কথা। অন্তৰ ঠিক নাথাকিলে কোনো ধৰ্মীয় ৰীতি নীতি পালন কৰি লাভ নাই। আনহাতে ঈশ্বৰৰ সৈতে যদি আন্তৰিক সম্বন্ধ ঠিকে থাকে, তেন্তে ধৰ্মীয় আচাৰ ব্যৱহাৰ মানি চলাত একো ভুলো নাই। তাৰ পাছত আমি পালোঁ যে ঈশ্বৰে তেওঁৰ পৰিকল্পনা, তেওঁৰ আঁচনি ৰূপায়ণ কৰিবই। জিৰচালেমৰ বিষয়ে তেওঁৰ যি পৰিকল্পনা, ইছৰাইলীয়া লোকবিলাকৰ বিষয়ে তেওঁৰ যি পৰিকল্পনা, তেওঁ সিদ্ধ কৰিবই। সেইটো ইছৰাইলীয় লোকবিলাকে ধৰ্মীয় ৰীতি নীতি পালন কৰা বা নকৰাৰ ওপৰত নিৰ্ভৰ নকৰে। মানুহে ৰীতি নীতি আদি পালন কৰাৰ দ্বাৰাই ঈশ্বৰৰ আঁচনি সলনি কৰিব নোৱাৰে। ঈশ্বৰে ইছৰাইলীয় লোকবিলাকক জনাই দিছে যে তেওঁলোকক এদিন ঈশ্বৰে পৃথিৱীৰ সকলো দিশৰ পৰা গোটাই আনি সেই প্ৰতিজ্ঞাৰ দেশত পুনৰ সংস্থাপিত কৰিব, তেওঁলোকক আশীৰ্বাদ কৰিব। জিৰচালেম হ'ব গোটেই পৃথিৱীৰ ৰাজধানী। প্ৰভু যীশু এই পৃথিৱীলৈ পুনৰ যেতিয়া আহিব, তেওঁ আহিব ৰজা হিচাপে শাসন কৰিবলৈ। তেওঁ এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন চলাব আৰু তেওঁ জিৰচালেমৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰিব। তেতিয়া ইছৰাইলীয় লোকৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ পূৰ্ণৰূপত প্ৰকাশ পাব। আজি আমি 8 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা অধ্যয়ন আৰম্ভ কৰিম। বাইবেলৰ পৰা পাঠ কৰি দিছোঁ 15 পদ। ইয়াক বাহিনীবিলাকৰ জিহুৱাই কৈছে, তেনেকৈ আকৌ আজিকালি জিৰচালেমৰ আৰু যিহুদা বংশৰ মংগল কৰিবলৈ সংকল্প কৰিছো, তোমালোকে ভয় নকৰিবা। ঈশ্বৰে সেই লোকসকলক এইবুলি কৈছে, তোমালোকে কিবা ৰীতি নীতি পালন কৰাৰ বাবে বা পালন নকৰাৰ বাবে নহয়, তোমালোকে পালন কৰা বা নকৰা মই তোমালোকলৈ অনুগ্ৰহ দেখুৱাম। কিন্তু কথাখিনি ইয়াতেই শেষ নহয়। এই বিশেষ আশীৰ্বাদৰ সময়ছোৱা আচলতে বেছি দীঘলীয়া নাছিল, কাৰণ আমি জানো ইছৰাইলীয় লোকবিলাক কিছুকাল শান্তিৰে থকাৰ পাছত তেওঁলোকক ৰোমীয়াবিলাকে আকৌ চেদেলি ভেদেলি কৰি পেলাইছিল। কিন্তু সেই কমদিনীয়া আশীৰ্বাদৰ মাজেদি ঈশ্বৰে ভৱিষ্যতে প্ৰভু যীশুৰ এহেজাৰ বছৰীয়া শাসনকালত আহিবলগীয়া আশীৰ্বাদৰ দিনলৈ দৃষ্টি কৰিছিল। তেওঁ কৈছে, সেইদিন আহি আছে যিদিনত মই আকৌ তোমালোকক আশীৰ্বাদ কৰিম, সেইদিনত মই এই পৃথিৱীত মহৎ কাৰ্য সিদ্ধ কৰিম। সেই শেষৰ কালত ইছৰাইলীয় লোকবিলাকে ঈশ্বৰক প্ৰতিনিধিত্ব কৰিব, কিন্তু সেই বুলি যে তেওঁলোকে যি খুচি যি মন যায় তাকে কৰিব পাৰে এনে নহয়। ঈশ্বৰে আমালৈ দয়া আৰু অনুগ্ৰহ দেখুৱায়, সেইবাবে আমি যি ইচ্ছা তাকে কৰিব নোৱাৰোঁ। আমি আমাৰ ইচ্ছামতে জীৱন ধাৰণ কৰি যাব নোৱাৰোঁ। এতিয়া ঈশ্বৰে কোৱা কথালৈ মন কৰকচোন, 16 নম্বৰ পদ, তোমালোকে কৰিবলগীয়া কাৰ্য এইবোৰ, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াৰ আগত সত্য কথা কোৱা, তোমালোকৰ নগৰৰ দুৱাৰত যথাৰ্থ আৰু শান্তিজনক বিচাৰ সিদ্ধ কৰা। ঈশ্বৰে কৈছে, তুমি এই কাম কৰিবা, তুমি এনে ব্যৱহাৰ কৰিবা। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰিছেনে? যদি গ্ৰহণ কৰিছে, তেন্তে আপুনি ঈশ্বৰৰ দয়া আৰু অনুগ্ৰহত পৰিত্ৰাণ পালে। কিন্তু ৰ'ব, এটা কথা আছে। প্ৰভু যীশুৱে এইবুলিও কৈছে, তোমালোকে যদি মোক প্ৰেম কৰা, মোৰ আজ্ঞাবোৰ পালন কৰিবা। এই কথা আমি যোহনে লিখা শুভবাৰ্তা 14 নম্বৰ অধ্যায় 15 নম্বৰ পদত পাওঁ। যদি আপুনি তেওঁক প্ৰেম কৰে, তেন্তে আপুনি তেওঁৰ আজ্ঞাবোৰ নিশ্চয়ে পালন কৰিব। আপুনি পৰিত্ৰাণ লাভ কৰাৰ উদ্দেশ্যে তেওঁৰ আজ্ঞাবোৰ পালন কৰিব নালাগে, কাৰণ আমি আজ্ঞা পালনৰ দ্বাৰা নহয় কিন্তু তেওঁৰ কৰুণা আৰু অনুগ্ৰহেৰেহে পৰিত্ৰাণ পাওঁ। তেওঁৰ প্ৰতি বাধ্য হোৱাৰ ফলত আমি অধিককৈ পৰিত্ৰাণ নাপাওঁ। কিন্তু আমি যদি পৰিত্ৰাণ পোৱা লোক হওঁ, তেন্তে আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰিম, তেওঁৰ বাধ্য হ'ম। প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াৰ আগত সত্য কথা কোৱা। আজিৰ সমাজত সঁচা কথা কোৱা মানুহ পাবলৈকে টান হৈ পৰিছে। সকলো ক্ষেত্ৰতে মিছা কথাৰ আশ্ৰয় লোৱাটো নিয়মত পৰিণত হোৱা যেন হৈছে। ব্যৱসায় বাণিজ্যত সঁচা কথাৰ আশ্ৰয় লোৱা লোক পাবলৈ টান। সংবাদ মাধ্যম, বাতৰি কাকত আদিয়েও সম্পূৰ্ণ সঁচা কথা কয় বুলি ভৰসা কৰিব নোৱাৰি। সমাজৰ নেতাসকলে কোৱা কথাবোৰো সঁচা বুলি মানি ল'বলৈ অসুবিধা হয়। সকলোৱে যেন কেৱল আনক ঠগাবলৈহে চেষ্টা কৰে এনেকুৱা লাগে। জীৱনৰ যিকোনো ক্ষেত্ৰতে, সমাজৰ যিকোনো কামতে ব্যস্ত থকা লোকক সঁচা কথা কোৱা বুলি মানি ল'বলৈ টান হয়। আনকি বিজ্ঞানীসকল, শিক্ষাবিদসকল কোনো বেলেগ নহয় যেন আমাৰ লাগে। সকলো ক্ষেত্ৰতে যেন সত্যক বিসৰ্জন দিয়া হৈছে আমাৰ তেনেকুৱা লাগে। আজি ল'ৰা ছোৱালীবোৰক সৰুৰে পৰা নৈতিকতাৰ শিক্ষা দিয়াৰ বিশেষ প্ৰয়োজন আহি পৰিছে। আৰু এটা কথা আমি স্পষ্টভাৱে শিকাই দিয়াৰ প্ৰয়োজন, যে যদি আমি সত্য কথা নকওঁ, তেন্তে আমি মিছলীয়া। তোমালোকৰ নগৰৰ দুৱাৰত যথাৰ্থ আৰু শান্তিজনক বিচাৰ সিদ্ধ কৰা। সেই কালত নগৰৰ দুৱাৰেই আছিল বিচাৰ সভা। নগৰৰ দুৱাৰত বৃদ্ধ লোকসকল বহিছিল আৰু তাতেই মানুহবোৰে ন্যায় বিচাৰ বিচাৰি আহিছিল। আজি আমি এই কথা অনুভৱ কৰোঁ যে ন্যায় বিচাৰ বিচাৰি বহুতো মানুহে হাবাথুৰি খাব লগা অৱস্থাই দেখা দিছে। আমাৰ সমাজৰ বহুতো লোকে ন্যায় বিচাৰ পোৱাৰ পৰা বঞ্চিত হোৱা বুলিও অভিযোগ কৰা আমি শুনি থাকোঁ। কিন্তু ঈশ্বৰে সমাজত ন্যায় বিচাৰ চলাটো বিচাৰে। অৱশ্যে আমি এই কথা জানো যে প্ৰকৃত নিৰপেক্ষ ন্যায় বিচাৰ আমি মানুহৰ পৰা কেতিয়াও আশা কৰিব নোৱাৰোঁ। কিন্তু ঈশ্বৰ ন্যায়বান, তেওঁৰ বিচাৰত কেতিয়াও পক্ষপাতিত্ব নাই। প্ৰভু যীশুৱে এদিন এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। অৱশ্যে ন্যায় বিচাৰ কৰা মানে আমাক সকলোকে বিচাৰকৰ কাম কৰিবলৈ কোৱা হোৱা নাই, কিন্তু আমাৰ অন্তৰত ন্যায়ৰ প্ৰতি বিশেষ মনোবৃত্তি এটা গঢ়ি তোলাৰ ভাৱটোহে ইয়াত প্ৰকাশ পাইছে। আমি যিকোনো বিষয়ত যেতিয়া কিবা এটা বিচাৰ কৰোঁ, আমাৰ সেই সকলো চিন্তা আৰু সিদ্ধান্তৰ মূলতেই থাকিব লাগিব সত্যৰ প্ৰতি প্ৰেম, ন্যায়, যথাৰ্থতা আৰু শান্তিৰ প্ৰতি দায়বদ্ধতা। এতিয়া 17 নম্বৰ পদটো পঢ়ি দিছোঁ। তোমালোক কোনেও নিজ মনত নিজ ওচৰ চুবুৰীয়াৰ অহিতে কুকল্পনা নকৰিবা আৰু মিছা শপত ভাল নাপাবা, কিয়নো যিহুৱাই কৈছে, এই আটাইবোৰ মই ঘিণ কৰোঁ। তোমালোক কোনেও নিজ নিজ মনত নিজ ওচৰ চুবুৰীয়াৰ অহিতে কুকল্পনা নকৰিবা, অৰ্থাৎ ওচৰ চুবুৰীয়াৰ বয় বস্তুলৈ লোভ কৰিব নালাগে, ওচৰ চুবুৰীয়াৰ অহিত চিন্তা কৰিব নালাগে, অৰ্থাৎ ওচৰ চুবুৰীয়াক প্ৰেম কৰিব লাগে। আৰু মিছা শপত ভাল নাপাবা, কিয়নো যিহুৱাই কৈছে, এই আটাইবোৰ মই ঘিণ কৰোঁ। আচলতে জখৰীয়া ভাৱবাদীয়ে 10 আজ্ঞাৰ কথাকে ইয়াত কৈছে। 10 আজ্ঞাই আমাক ঈশ্বৰে বেয়া পোৱা বিষয় কিছুমান দেখুৱাই দিয়ে। আমাক পৰিত্ৰাণ দিবলৈ 10 আজ্ঞা দিয়া হোৱা নাছিল, কিন্তু আমাৰ জীৱনৰ কি কি কথা ঈশ্বৰে বেয়া পায় সেইবোৰ আমাক দেখুৱাই দিবলৈহে 10 আজ্ঞা দিয়া হৈছিল। আমি যে তেওঁলৈ ঘূৰা উচিত সেই কথা আমাক দেখুৱাই দিবলৈকে 10 আজ্ঞা ঈশ্বৰে দিছিল। আমি প্ৰায়েই বেৰত লিখি থওঁ বা ষ্টিকাৰ লগাওঁ, গড ইজ লাভ, ঈশ্বৰ প্ৰেম বুলি। এৰা, ঈশ্বৰে মানুহক প্ৰেম কৰে, কিন্তু ঈশ্বৰে ঘিণো কৰে। আপুনি কিবা ঘিণ নকৰাকৈ কাৰোবাক ভাল পাব নোৱাৰে। আপুনি যদি সত্যক প্ৰেম কৰে, তেন্তে আপুনি নিশ্চয় অসত্যক ঘিণ কৰিবই। যদি আপুনি আপোনাৰ সন্তানক প্ৰেম কৰে, তেনেহ'লে ঘৰৰ চোতালত যদি পগলা কুকুৰ এটা সোমায়, তেন্তে সেই কুকুৰটোক আপুনি ঘিণ কৰিবই, কাৰণ সেই কুকুৰটোৱে আপোনাৰ সন্তানক কামুৰিব পাৰে। আপুনি যদি আপোনাৰ সন্তানক প্ৰেম কৰে, তেন্তে আপুনি নিশ্চয় সেই পগলা কুকুৰটো মাৰিবলৈ চেষ্টা কৰিব। ঈশ্বৰে কিছুমান কথা বেয়া পায়, সেই কথা আমি মনত ৰখা উচিত। ঈশ্বৰে মিছা কথা কোৱা স্বভাৱ বেয়া পায়, ঈশ্বৰে লোভ কৰা স্বভাৱ বেয়া পায়। আজি এই পৃথিৱীত চলি থকা বহুতো কথা তেওঁ বেয়া পায়। 18 নম্বৰ পদটো পঢ়িছোঁ। পাছে বাহিনীবিলাকৰ জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল। এই কথাটো জখৰিয়াই আকৌ উল্লেখ কৰিছে। এই কথাবোৰ যে ঈশ্বৰৰ পৰা আহিছে সেই কথা আমি জনাটো ঈশ্বৰে বিচাৰিছে। 19 নম্বৰ পদ পঢ়িম। বোলে বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, চতুৰ্থ, পঞ্চম, সপ্তম আৰু 10ম মাহৰ উপবাস যিহুদা বংশৰ নিমিত্তে আনন্দ ও উল্লাসৰ বিষয় আৰু সন্তোষজনক উৎসৱ হ'ব। এই হেতুকে তোমালোকে সত্য আৰু শান্তিক ভাল পোৱা। ঈশ্বৰে তেওঁলোকক কৈছে, মই তোমালোকক আচলতে উপবাসৰ দিন দিয়া নাই। তোমালোকে যে এই উপবাস দিয়াৰ নিয়ম কৰি লৈছা, সেই উপবাসৰ দিনবোৰ মই তোমালোকৰ বাবে আনন্দৰ দিনহে কৰিম। সেই দিনবোৰ মই ভোজ ভাত খোৱাৰ, ৰং ৰহইচ কৰাৰ, আনন্দ উল্লাসৰ দিন কৰিম। সেই দিনবোৰ মই প্ৰেম, সত্য আৰু শান্তিৰ দিন কৰিম। আমাৰ আজিৰ সমাজ, আমাৰ আজিৰ সংস্কৃতিত এই বস্তুবোৰৰ অভাৱ আমি খুব অনুভৱ কৰি থাকোঁ। বাইবেলত থকা নৈতিকতাৰ বিষয়বোৰ যদি আমি সকলোকে শিকাওঁ, তেনেহ'লে সমাজখন বহু বেলেগ হৈ পৰিব। সেই কথা বাৰু আমি কিমানে ভাবি চাইছোঁ, কিন্তু আমি বিশ্বাস কৰোঁ এই সমাজখন সলনি কৰিব পাৰে বাইবেলৰ শিক্ষাই। আচলতে ঈশ্বৰে এনেদৰে কোৱা বুলিও আমি ক'ব পাৰোঁ। তেওঁ কৈছে, তোমালোক মোৰ আগলৈ কান্দি কান্দি দুখ মনেৰে অহাটো মই নিবিচাৰোঁ। দীঘল দীঘল মুখেৰে চকু পানী টুকি টুকি মোৰ ওচৰলৈ অহাটো মই নিবিচাৰোঁ, কিন্তু তোমালোকে আনন্দ মনেৰে মোৰ সন্মুখলৈ অহাটোহে মই বিচাৰোঁ। তোমালোক আনন্দত থকাটোহে মই বিচাৰোঁ। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বহুতেই আজি যেনেকুৱা আনন্দত থাকিব লাগিছিল তেনেকুৱা আনন্দত থকা নাই। কিন্তু ঈশ্বৰে আমাক আনন্দত থকাটো বিচাৰে। আমাৰ গীৰ্জাঘৰবোৰ, আমাৰ মণ্ডলীবোৰ আনন্দৰ খনি যেন হ'ব লাগে। কোনোবাই সুধিব পাৰে, গীৰ্জাঘৰৰ কাষতে এখন ভলীবল কোৰ্ট বা ক্ৰিকেট খেলা ঠাই সাজি ল'ব লাগিব নেকি? নাই, আমি এইটোহে বুজাব খুজিছো যে আমি সকলো একগোট হৈ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিব লাগে আৰু তাতেই আমি আনন্দ উপভোগ কৰিব লাগে। ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি যদি কোনো খ্ৰীষ্টিয়ানে আনন্দ নাপায়, তেন্তে সেই খ্ৰীষ্টিয়ানত কিবা গণ্ডগোল আছে বুলিহে ক'ব লাগিব। পাচনি পৌলে এনেদৰে কৈছিল, তোমালোকে প্ৰভুত আনন্দ কৰা। পুনৰাই কওঁ, আনন্দ কৰা। ফিলিপিয়া 4:4। এতিয়া 20 আৰু 21 নম্বৰ পদ দুটা পঢ়ি দিছো। বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, ইও হ'ব যে নানা জাতি আৰু অনেক নগৰৰ নিবাসীবিলাক আহিব, আৰু এখন নগৰৰ নিবাসীবিলাকে আন এখন নগৰলৈ গৈ ক'ব, ব'লা জিহুৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আৰু বাহিনীবিলাকৰ জিহুৱাক বিচাৰিবলৈ আমি বেগাই যাওঁ হওক, ময়ো যাম। ইয়াৰ মাজেৰে এই কথাটো প্ৰকাশ পাইছে যে জিৰচালেম এদিন এই পৃথিৱীৰ ৰাজধানী হ'ব। কেৱল ৰাজনৈতিক ৰাজধানীয়ে নহয়, ধৰ্মীয় ৰাজধানীও হ'ব। সেইবোৰ ভৱিষ্যতে ঘটিবলগীয়া কথা, যেতিয়া এই পৃথিৱীত প্ৰভু যীশুৱে তেওঁৰ 1000 বছৰীয়া শাসন প্ৰতিষ্ঠা কৰিব তেতিয়া। ইও হ'ব অৰ্থাৎ এই কথা যে ভৱিষ্যতে ঘটিব সেই কথা বুজোৱা হৈছে। 22 নম্বৰ পদটো পঢ়ি দিছো। হয়, অনেক দেশৰ লোক আৰু পৰাক্ৰমী জাতিবিলাকে জিৰচালেমত বাহিনীবিলাকৰ জিহুৱাক বিচাৰিবলৈ আৰু জিহুৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আহিব। হয়, অনেক দেশৰ লোক আৰু পৰাক্ৰমী জাতিবিলাকে জিৰচালেমত বাহিনীবিলাকৰ জিহুৱাক বিচাৰিবলৈ আৰু জিহুৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আহিব। এৰা, আন কোনো ঠাইৰ কথা কোৱা হোৱা নাই। জিৰচালেমেই হ'ব সেই ঠাই য'ত পৃথিৱীৰ সকলো ঠাইৰ লোকে ঈশ্বৰৰ আশীৰ্বাদ বিচাৰি আহিব, জিহুৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ। আজি কিন্তু সেই ঠাইৰ যিটো অৱস্থা, তাত প্ৰাৰ্থনা কৰিবলৈ যাবলৈ মানুহৰ মন নাযাব। তাত খ্ৰীষ্টৰ সমাদৰ হোৱা আমি কমেই দেখোঁ। কিন্তু সেই দিন যেতিয়া আহিব, যেতিয়া প্ৰভু যীশু আহিব, তেতিয়া কিন্তু সকলো সলনি হ'ব। সেই ঠাই হ'ব ঈশ্বৰৰ ৰাজ্যৰ ৰাজধানী। আমি ইতিপূৰ্বে যিচয়া পুস্তকৰ 2 অধ্যায়তো এনে কথা পঢ়ি আহিছোঁ আৰু বাইবেলৰ আন আন ঠাইতো এনেধৰণৰ কথা লিখা আছে। সেইবাবেই জখৰীয়া পুস্তকখন অতি গুৰুত্বপূৰ্ণ পুস্তক। আজি দানিয়েল ভাৱবাদীৰ পুস্তকৰ ওপৰত বহুতো লোকে আলোচনা কৰে, কিন্তু জখৰীয়া ভাৱবাদীৰ পুস্তকৰ ওপৰত সিমান গুৰুত্ব দিয়া হোৱা নাই। কিন্তু আমি দেখিলোঁ যে জখৰীয়া ভাৱবাদীৰ পুস্তকতো অতি গুৰুত্বপূৰ্ণ কথা আছে। ঈশ্বৰে আমাক জনাই দিছে যে তেওঁ ইছৰাইল জাতিক একেবাৰে ত্যাগ কৰা নাই, তেওঁ জিৰচালেমক পাহৰি যোৱা নাই। এদিন তেওঁ ইছৰাইল জাতিক পুনৰ সংস্থাপিত কৰিব, তেওঁ জিৰচালেমক নতুনকৈ সজাব। এতিয়া 23 নম্বৰ পদটো পঢ়ি দিছো। বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, সেইদিনা জাতিবিলাকৰ মাজৰ আটাই ভাষা ক'ব পৰা 10 জন লোকে এজন জিহুদী লোকৰ কাপোৰৰ আঁচল ধৰি ক'ব, আমি তোমালোকৰ লগত যাম, কিয়নো আমি শুনিছো ঈশ্বৰ তোমালোকৰ লগত আছে। সেইদিনা মানে কোনদিনা বাৰু? প্ৰভু যীশুৱে যেতিয়া এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া শাসন স্থাপন কৰিব তেতিয়া পৃথিৱীত মহাক্লেশ হ'ব, আৰু তাৰ পাছত প্ৰভু যীশুৰ আগমন ঘটিব ৰজা হিচাপে। এই পৃথিৱীত তেওঁ ন্যায় শাসন প্ৰতিষ্ঠা কৰিব আৰু অনন্তকলীয়া ঈশ্বৰৰ ৰাজ্য প্ৰতিষ্ঠা হ'ব। সেইদিনা জাতিবিলাকৰ মাজৰ আটাই ভাষা ক'ব পৰা 10 জন লোকে এজন যিহুদী লোকৰ কাপোৰৰ আঁচল ধৰি ক'ব, আমি তোমালোকৰ লগত যাম, কিয়নো আমি শুনিছো ঈশ্বৰ তোমালোকৰ লগত আছে। ঈশ্বৰে ইছৰাইলীয়া লোকক পৰিত্যাগ কৰা নাই। সেই বিশেষ ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ আগে আগে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক প্ৰভু যীশুৱে উঠাই লৈ যাব। খ্ৰীষ্টীয় বিশ্বাসীসকল সেই সময়ত পৃথিৱীত নাথাকে। ইয়াত 10 জন লোক বুলি কওঁতে আচলতে 10 সংখ্যাটোৱে সম্পূৰ্ণতা বুজাইছে, অৰ্থাৎ সকলোবোৰ পৰজাতীয় লোকে যিহুদী লোকক তেনেদৰে ক'ব। তেওঁলোকে জিৰচালেমক অতি আকৰ্ষণীয় পাব, কিয়? কাৰণ তেতিয়া তাত থাকিব প্ৰভু যীশুখ্ৰীষ্ট, তাত থাকিব প্ৰভু যীশুৱে সজা নতুন মন্দিৰ। সেই ঠাই হ'ব ঈশ্বৰৰ উপাসনাৰ প্ৰকৃত ঠাই। কিন্তু আজি আমাক ঈশ্বৰে সেই দিনলৈ বাট নাচাই প্ৰভু যীশুত এতিয়াই আশ্ৰয় লৈ এতিয়াই প্ৰকৃত অৰ্থত ঈশ্বৰৰ আৰাধনা কৰাটো বিচাৰিছে। সেই কাম বাৰু আপুনি কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।